Good evening. Itu Agashwani Kohima. Samlaga khobor puri ase imkong nongla. Pohila headlines. Prime Minister Narendra Modi Brakwesi, India laka ahitakya samai karni Nal Jawan Innovators ba fesla diya du zeruri ase. MLA aru Advisor for School Education aru SCERT Dr. Kikri Loli Yomibra. Manukhan lokot bhasha bra nature culture parhai dibali dorkar rakhiba nimiti anurodh korise. Parliament sti alak alak issue sti treasury aru opposition kan majodi kutha namiligina halajila ulai disi aru Hornbill Festival 2024 laga 25th edition di 2 lakh upor visitors ahikena pura duniya di itu parhai jadu dikhai ase. Itia pura khobor Prime Minister Narendra Modi Raji kaise ki desh to bishi dangor hisabe digitally jorai di thakia samay de cyber crimes laga dhamki debi bishi uthi jai ase. Smart India Hackathon 2024 laga grand finale de video conferencing par naujawan innovators lokodi batchit kore Prime Minister ba kaise India to duniya de sabse dangor digital economies ma jodi ekta ase. Naujawan innovators lokodi badhai de kina Prime Minister ba kaise tai khan laga faisla do India laga ahi thakya samoy karni zaruri ase aro million manukhan laga jivan khan bodli kore dibali paribo. Shri Modi ba kaise ki sob manukhan laga kaam milai kina kore ekla bra aji India do বেশি জলদি আগে পড়াই যাবলি পারিব তারপর কৈছে কি কিতিয়া দেশ বা নতুন দুখ টিকটারি পাবো তিতিয়া নাও জওয়ান ইনোভেটর্স কান বা এক্সট্রা অর্ডিনারি সলিউশন দো আনি দি আছে
সাইবার অ্যাটাক মে অ্যাটাক করনে ওয়াটলে ইতনে ইনোভেটিভ হোতে হ্যায় আপকো হামেশা আপডেট করনা পড়তা হ্যায় হামারা দেশ বড়ে পেমানে পর ডিজিটালি কানেক্ট হো রাহা হ্যায় এসে মে সাইবার ক্রাইম কা খতরা ভি ইয়ে লাগাতার বড় রাহা হ্যায় इसलिए जिस सॉल्यूशन पर आप काम कर रहे हैं ये भारत के फ्यूचर के लिए बहुत महत्वपूर्ण है
टर्बरा कुसी की स्मार्ट इंडिया हैकाथॉन लगा पहला था क्या टीम खान पर सॉल्यूशंस प्रेजेंट कुरिडिया टू एटिया अलग अलग मिनिस्ट्रीज पर चलाई गई ना देश दे बिशी डांगरो बोटलिकन बनाई दिया से MLA aru advisor for school education aru SCERT Dr. Kikri Loli Yomibra malukan lokoti bhasha bra amika nature culture do parhai dibuli karone anurodh korise state level bhartiya bhasha utsav 2024 laga celebration directorate of school education DOSC Kohimari Kuthakuri Dr. Yomibra kaise ki bhasha bra samaj de dorkar aru takot kam kori ase kilemani itobra nature laga identity aru culture do dikhai rakhi ase event unity through languages laga team nichire manaise indian languages festival di kotha kore associate professor department of trinity nagaland university dr mimi kevichusa izongra sub tribal literature boards lokoti nature oral stories aru folklore kantu nature bhasha di likhi rakhi gana culture do jinta rakhi boli koise akodi program chair kori gana Principal Director DOSE Thavasilan K. Rakwesi Indian Languages Festival Maniado Hoptalamba event Wegina Indian Languages or Culture Laka Diversity Celebrate Kuria Se Program Laka Highlights the Poetry Recitation to Alakalak Naga Dialecti or Cultural Presentation to Sarkar Schools Kanba Milagina Rakhi Se Parliament laka duita house TV alag alag issues ti treasury aru opposition bench MPs kan majodi aji kotha namilegina halagula ulai dise Rajya Sabha do din karne adjourn hoise aru Lok Sabha do din du bachi dak jari rakhise din 12 bachi ti pahila bar adjournment kuria basude kiti upper house lokurisi house laga leader aru union minister JP Nadda bra US based George Soros Foundation lokuri congress leaders জুৰি থাকি আছে কোৱা ইছুৰি হাউচ দি কোঠা কৰিবলৈ মাগিছে তাৰ পৰা কংগ্ৰেছ লেড অপজিচন লগতে ইটিউ ইছুৰ পৰা মানুহখনলৈকে ভাৱনাটো হাতাই ৰাখি কিনা চেয়াৰমেন জগদীপ ধনকৰ খিলাফি নো কনফিডেন্স মোচন আনি দি বুলি কৰি আছে বুলি নিন্দা কৰিছে শ্ৰী নাডাবৰ কৈছে কি কংগ্ৰেছ পৰা কনষ্টিটিউচনেল পজিচন ধৰিয়া খান লগতে কেতিয়া ভি মান দেখাই দিয়া নাই পাছতে ডেপুটি চেয়াৰমেন বা হাউচটো দিন কাৰণে আজান কৰি দিছে আগতে কেতিয়া হাউচটো আজি ফুজুৰ লোক কৰিছে চেয়াৰমেন জগদীপ ধনকৰ বা আলাক আলাক ইছুছটি অপজিচন এমপিছ পৰা এডজৰ্নমেণ্ট নটিছ পেছ কৰি দিয়া দি ৰিজেক্ট কৰি দিছে ফুজৰ দি কেতিয়া লোকসভাটো জমা কৰিছে তেতিয়া কোনো ডিষ্ট্ৰাকশ্যন না কৰি কিনা হাউচ পৰা কুৱেশ্যন আৱাৰটো উঠাই ৰাখিছে। বিজনেছ খতম কৰাৰ পাছতেই হাউচটো জিৰ' আৱাৰ উঠাই দিছে জন্তী কংগ্ৰেছ এম পি গৌৰৱ গগৈৰ পৰা মণিপুৰে কানুনৰ হকম অৱস্থা লগা কথা ওলাই দিছে। ইটোতে জবাব দি কিনে য়ুনা মেলিষ্টে পীয়ুষ গোৱেল পৰা দেশ দি ভিতৰ মামলা দি কণ্ডকল আনি দিয়া দি কংগ্ৰেছটো জিমিদাৰ আছে বুলি নিন্দা কৰিছে। হৰ্ণবিল ফেষ্টিভেল 2024 লগা 25th এডিশ্যন দি 2,05,960 ভিজিটাৰ্ছ আহি কিনে পুৰা দুনিয়া দি এইটো লগা পঢ়াই যোৱাটো দেখাই আছে। তাইখান মাজেদি 2,527 ফৰেইন টুৰিষ্ট, 56,219 ডমেষ্টিক ভিজিটাৰ্ছ আৰু 1,47,716 লোকেল টুৰিষ্ট কা নাগালেণ্ড পৰা থাকিছে। এইটো চিজ কোৰিয়া দিন ইকলা দেৱী 32,018 জন দি 23,816 লোকেল ভিজিটাৰ্ছ, 8,113 ডমেষ্টিক টুৰিষ্ট আৰু 152 ইণ্টাৰনেশ্যনেল গেষ্ট কান মিলাই কিনে থাকিছে। নাগা জাতি খান লগা ধুন কালচাৰেল হেৰিটেজ দেখাই দিয়া দি হৰ্ণবিল ফেষ্টিভেল দি বেছি কিছম মিলা মিলি দি ট্ৰেডিশ্যনেল ডান্সেছ, ইণ্ডিজিনাছ গেমছ, গ্ৰাফ্ট এক্সিবিশ্যন আৰু কালিনাৰী ডিলাইটছ পৰা চব কিছম জীৱন পৰা আহিয়া ভিজিটাৰ্ছ খান লগতে খুচি কৰি দিছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেনেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কোৰ কহিমা দি ফলো কৰিবে। আপুনি খান বা এইটো খবৰটো নিউজ এণ্ড ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা বি শুনিবলৈ পাৰিব। লোকসভা দি অপজিশ্যন লগা লিডাৰ ৰাহুল গান্ধীৰ পৰা কৈছে কি পাৰ্লিমেণ্ট জুলিয়াই ৰাখিবলৈ কামটো চৰকাৰ লগা আছে আৰু হাউচ ভাল পৰা কণ্টেক্ট কৰিবলৈ তালাকা পাৰ্টী লগা ইচ্ছা আছে। পাৰ্লিমেণ্ট প্ৰহাৰ আজি খবৰ মানুহান লগতে কথা কৰি শ্ৰীগান্ধীৰ পৰা কৈছে তালাকা পাৰ্টীৰ পৰা কনষ্টিটিউশ্যন দি ডিবেট কৰি কিনে কথা বতৰা কৰিবলৈ ইচ্ছা আছে যোনটো এইটো মহিনা 13 তাৰিখ ৰাখিবলৈ আছে। পাৰ্লিমেণ্টে হালাগোলা ওপৰত বিজেপি এম পি আৰু পাৰ্টী স্পক্স পাৰ্চন ডক্টৰ সুধাংশু ত্ৰিবেদীৰ পৰা কৈছে ডিষ্ট্ৰাপশ্যন কাৰণে আচল ৰিজনটো ইণ্ডিয়া ব্লক পৰা কংগ্ৰেছ লগতে বিশ্বাস হেৰাই যাইছে আৰু ইটো লগাবলৈ কোচেছ কৰি আছে। তাৰ পৰা কৈছে ৰাজ্যসভাৰ চেয়াৰমেন ইটোক খিলাফ নো কনফিডেঞ্চ মোশ্যন আনি দিয়াটো কংগ্ৰেছ পাৰ্টীৰ পৰা ইটো মামলা লুকাই ৰাখিবলৈ কৰি আছে বুলি কৈছে। ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমন বাজী কৈছে চৰকাৰ খান আৰু পুৰা দুনিয়াদি ইণ্ডাষ্ট্ৰিজ খান মিলাই কিনে পুৰা দুনিয়ালৈকে শান্তিটো ৱাপাচ আনি দিবলৈ দৰকাৰ আছে। CII's গ্লোবেল ইকনমিক পলিচি ফৰুম লগা অপেনিং প্লেনৰী ছেশ্যন নাই দিল্লীদি জমা কৰি থাকি এখন লগতে কথা কৰি শ্ৰীমতী সীতাৰমন বা কৈছে এইটো ডিকেটি দুনিয়া লগা জৰুৰীটো নৰ্মেল চি ৱাপাচ আনি দিবলৈ লাগিব। তাৰ পৰা কৈছে কি লাৰাই আৰু ডিষ্ট্ৰাপশ্যনটো হ'ব নাদিব লাগে কিলে মানে তাই খান বা ছাপ্লাই চেইন ডিষ্ট্ৰাপশ্যন দি আচল দুখটো ওলাই দি আছে। ফিফথ মন ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ আৰু এক্সপ' 2024 আজি লোকেল গ্ৰাউণ্ড মন দি চুৰু কৰিছে। মন ডেপুটি কমিশ্যনাৰ অজিত কুমাৰ বৰ্মাৰ পৰা এক্সপ' দি গেষ্ট অফ অনাৰ হিচাপে যোগ লৈ কিনে ষ্টলছ খান চাই আছে। তালাকা স্পীচ দি DC পৰা কৈছে কি ট্ৰেড ফেয়াৰ পৰা লোকেল এণ্টাৰপ্ৰেনৰ্ছ লগতে নিজৰ প্ৰডাক্টছ দেখাবলৈ সুবিধা দি আছে আৰু একে সময়তে বাহাৰ মানুহখান বা নতুন চিনি শিকিবলৈ বি পাৰি আছে। তাৰ পৰা কৈছে কি ইভেণ্টটো পাংচালৱালাৰ কাৰণে যোগা কৰি আছে আৰু ইটো লেগাচিটো আহি থাকে চাল খান দিবি জাৰি ৰাখিবলৈ আছে বুলি কৈছে। পাব্লিক একাউণ্টছ কমিটি লগা অৰেল এভিডেন্স মিটিং নাগালেণ্ড লেজিছলেটিভ এছেম্বলিৰ পৰা ফাইনান্স ডিপাৰ্টমেণ্ট আৰু আলাগ আলাগ চৰকাৰ ডিপাৰ্টমেণ্টছ লগত এইটো মহিনা 17 আৰু 18 তাৰিখ ৰাখিবলৈ আছে। মিটিংটো MLA আৰু চেয়াৰমেন কমিটি অন পাব্লিক একাউণ্টছ মাথাংয়ানথান পৰা মাতিছে। মিটিং সময়তে কমিটিৰ পৰা ষ্টেট ফাইনান্সেছ আউডিট ৰিপৰ্টো কণ্ট্ৰলৰ ইন আউডিট জেনেৰেল CNAG ইণ্ডিয়া লগা আউডিট ফাইৰাজ দি চাল 2021-2022 আৰু ৰিপৰ্টটো ছ'চিয়েল ইকনমিক জেনেৰেল এণ্ড ৰেভিনিউ ছেক্টৰ্ছ কাৰণে চাল 2021-2022 দি অৰেল এভিডেন্সটো উঠাই ৰাখিবলৈ আছে। আৰু নাগালেণ্ড ইউনিভাৰ্চিটিৰ পৰা আজি ইণ্ডিয়া লগা লেংগুৱিষ্টিক এণ্ড কালচাৰেল ডাইভাৰ্চিটি ভাৰতীয় ভাষা উৎসৱটো ইটো লগা কহিমা কেম্পাছ দি মানাইছে। অকেশ্যনটি কথা কৰি প্ৰো ভাইচ চাঞ্চেলৰ নাগালেণ্ড ইউনিভাৰ্চিটি কহিমা কেম্পাছ প্ৰফেচাৰ জি ডি থং পৰা কৈছে ইণ্ডিয়া দি চব ইনষ্টিটিউটছ কান পৰা ফেষ্টিভেল মানাই কিনে ইণ্ডিয়ান লেংগুৱেজেছ আৰু কালচাৰ লগা লেংগুৱিষ্টিক ডাইভাৰ্চিটিৰ লগতে মান দি আছে। তাৰ পৰা কৈছে কি নেশ্যনেল এডুকেশ্যন পলিচি 2020 লগতে মিলাই কিনে ফেষ্টিভেল দি আলগ আলগ এক্টিভিটিজ ৰাখিয়াৰ পৰা ইণ্ডিয়ান লেংগুৱেজটিক লগা ধুন দু জীৱন দি আনি দি আছে। প্রো ভাইস চ্যান্সেলর কৈছে কি সব ভাষার আমি কান একই হেরিটেজ দেখাই আছি আর আহি থাকিয়া জেনারেশনস কারণে এই ডাইভার্সিটি যতন করে পড়াই দিব আমি খানলা কাম আছে ফেস্টিভেল আলাগ আলাগ কালচারেল প্যারেডটি স্টুডেন্টস ফ্যাকাল্টিস আর স্টাফ খান ট্রেডিশনাল কাপড়া চাদর পিন্ধি কিনে ইন্ডিয়া লাগা রিজনস রিপ্রেজেন্ট করে ইউনিটি ইন ডাইভার্সিটি দেখাই রাখিছে খবর শেষটি হেডলাইন্স দুবাররা জানাই দিয়ে আছে প্রাইম মিনিষ্টার নরেন্দ্র মোদী বরা কৈছে ইন্ডিয়া লেখা আহি থাকিয়া সময় কারণে নওজোয়ান ইনোভেটিভ বা ফেসলা দিয়া জরুরি আছে এম এল এ আর এডভাইজার ফর স্কুল এডুকেশন আর এস সি ই আর টি ডক্টর কিকরিলোলি হিমিবরা মানুষান লগত ভাষাবরা নিজের কালচার পড়াই দি বলে দরকার রাখব নিমিত্তে অনুরোধ করেছে পার্লামেন্টস টি আলাগ আলাগ ইস্যুস টি ট্রেজারি আর অপোজিশন কান মাজতে কোঠা নামিলি কিনা হালা জেলা ওলাই দিছে আর হর্নবিল ফেস্টিভেল 2024 25th এডিশন টি 2 lakh ভিজিটার্স আহি কিনা পুরা দুনিয়াতে এইটো পড়াই যাওয়া দেখাই আছে আর আজিরা জেলা নাগামিজ খবর ইমানটি শেষ করে আছে আপনি খান সব কারণে ভাল রাতি হবি।